দ্বিতীয় সমুয়েল 22 অধ্যায়। যি কালত জিহুৱাই ডাউদক চৌল আৰু আন আন শত্ৰুৰ হাতৰ পৰা উদ্ধাৰ কৰিছিল, সেই সময়ত তেওঁ জিহুৱাৰ উদ্দেশ্যেৰে এই কথাৰে গীত গালে। তেওঁ প্ৰাৰ্থনা কৰি ক'লে, জিহুৱা মোৰ শিলা, মোৰ কোঠ আৰু মোৰ উদ্ধাৰকৰ্তা, মোৰ ঈশ্বৰ মোৰ শিলা, তেওঁই মোৰ আশ্ৰয় স্থান, তেওঁ মোৰ ঢাল, মোৰ পৰিত্ৰাণৰ হিং, মোৰ উচ্চ দুৰ্গ আৰু মোৰ আশ্ৰয় স্থান। তুমি মোৰ ত্ৰাণকৰ্তা, তুমি মোক উপদ্ৰৱৰ পৰা নিষ্ঠাৰ কৰোতা। প্ৰশংসাৰ যোগ্যৰ যি জিহুৱা, মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ, তাতে মোৰ শত্ৰুবোৰৰ পৰা মই উদ্ধাৰ পাওঁ। কিয়নো মৃত্যুৰ ঢৌৱে মোক বেৰি ধৰিছিল, অধৰ্মৰ ৰূপ ঢল পানীয়ে মোক অভিভূত কৰিছিল, চিউলৰ জৰিয়ে মোক আগুৰি ধৰিছিল, মৃত্যুৰ পাশে মোক মেৰাই ধৰিছিল। সংকটকালত মই জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ, মোৰ ঈশ্বৰৰ আগত মই কাটৰুক্তি কৰিলোঁ, তাতে তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে, তেওঁ সন্মুখত কৰা মোৰ কাটৰুক্তি তেওঁৰ কাণত পৰিল। তেতিয়া পৃথিৱী কঁপিল আৰু জোকাৰ খালে, স্বৰ্গৰ মূলবোৰো জোকাৰ খাই লৰিল, কিয়নো তেওঁ ক্ৰুদ্ধ জ্বলি উঠিছিল। তেওঁ নাকৰ পৰা ধোঁৱা ওলাই ওপৰলৈ গ'ল, তেওঁ মুখৰ পৰা ওলোৱা অগ্নিয়ে গ্ৰাস কৰিলে, তাৰ পৰা জ্বলি থকা আঙঠা ওলাই জ্বলি থাকিল। তেতিয়া তেওঁ আকাশ মুকলি কৰি নামিল, তেওঁ চৰণৰ তলত ঘোৰ অন্ধকাৰ আছিল। তেওঁ কৰোবত উঠিছিল আৰু উৰি ফুৰিছিল, এনেকি বায়ুৰ ৰূপ ডেউকাৰে উৰা মাৰি আহি তেওঁ দৰ্শন দিছিল, আৰু তেওঁ অন্ধকাৰক নিজৰ চাৰিওফালে তম্বুৰূপে স্থাপন কৰি ল'লে। তেওঁ আকাশৰ মেঘত গধুৰ জল ৰাখি একত্ৰিত কৰিলে, তেওঁৰ সন্মুখত থকা দীপ্তিৰ পৰা জ্বলন্ত আঙঠা ওলাই পৰিল। জিহুৱাই আকাশৰ পৰা গৰ্জন কৰিলে, সৰ্বোপৰিজনে আতাহ পাৰিলে, তেওঁ বান মাৰি তেওঁ শত্ৰুসকলক গোট গোট কৰিলে, তেওঁ বৰ্জ্য মাৰি তেওঁলোকক ব্যাকুল কৰিলে। জিহুৱাৰ ভৎসনাত আৰু তেওঁৰ নাকৰ নিশ্বাস প্ৰশ্বাসৰ বায়ুত সমুদ্ৰৰ তলি দেখা গ'ল, পৃথিৱীৰ মূলবোৰ অনাবিত হ'ল। তেওঁ ওপৰৰ পৰা হাত মেলিলে আৰু মুখ ধৰিলে, তেওঁ মহাজলসমূহৰ পৰা মোক তুলি আনিলে, তেওঁ মোক বলৱন্ত শত্ৰুৰ পৰা উদ্ধাৰ কৰিলে, মোৰ বৈৰীবোৰৰ পৰা মোক উদ্ধাৰ কৰিলে, কিয়নো তেওঁলোক মোতকৈ অতি বলৱন্ত আছিল। মোৰ বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল, কিন্তু জিহুৱা মোৰ উপকাৰক হ'ল, তেওঁ মোক বহল ঠাইলৈ উলিয়াই আনিলে, তেওঁ মোক উদ্ধাৰ কৰিলে, কিয়নো তেওঁ মোত সন্তোষ পালে। জিহুৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে, মোৰ হাতৰ শুদ্ধতাৰ দৰে মোক ফল দিলে, কিয়নো মই জিহুৱাৰ পথত চলিলোঁ আৰু কুকৰ্ম কৰি মোৰ ঈশ্বৰক এৰা নাই, কাৰণ তেওঁৰ সকলো শাসন মোৰ সন্মুখত আছে, মই তেওঁ বিধিবোৰ মোৰ পৰা দূৰ কৰা নাই। তেওঁ দৃষ্টিত মই সিদ্ধও আছিলোঁ আৰু নিজ অপৰাধৰ পৰা মই নিজকে আঁতৰে ৰাখিলোঁ, এই হেতুকে জিহুৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক ফল দিলে, তেওঁ চকুৰ আগত থকা মোৰ হাতৰ শুদ্ধতাৰ দৰেই মোক ফল দিলে। যিজন বিশ্বাসযোগ্য তেওঁলৈ তুমি নিজৰ বিশ্বাসযোগ্যতা প্ৰকাশ কৰা, যিজন নিৰ্দোষী তেওঁলৈ তুমি নিৰ্দোষিতা প্ৰকাশ কৰা, তুমি হুচি লোকলৈ নিজৰ হুচিতা প্ৰকাশ কৰা, কিন্তু বিপদগামী লোকলৈ তুমি চতুৰ ব্যৱহাৰ কৰোতা, তুমি দুখ পোৱা লোকক পৰিত্ৰাণ দিওঁতা, কিন্তু গৰ্বী চকুক তল কৰোতা। কিয়নো হে জিহুৱা, তুমি মোৰ প্ৰদীপ আৰু জিহুৱাই মোৰ অন্ধকাৰক পোহৰ কৰি দিয়ে, কিয়নো তোমাৰ সহায়ত মই সৈন্য দলৰ বিৰুদ্ধে খেদি যাওঁ, আৰু মোৰ ঈশ্বৰৰ সহায়ত মই জাপ মাৰি গড় পাৰ হওঁ। ঈশ্বৰৰ পথ হ'লে সিদ্ধ, জিহুৱাৰ বাক্য নিভাস, তেওঁ প্ৰত্যেক লোকৰ ঢালস্বৰূপ, যিজন তেওঁত থাকে তেওঁ তাৰ আশ্ৰয় স্থান। কিয়নো জিহুৱাৰ বাহিৰে কোনো ঈশ্বৰ আছে, আমাৰ ঈশ্বৰত বাহিৰে কোনো হিলা আছে। ঈশ্বৰ মোৰ দৃহ আশ্ৰয়, তেওঁ সিদ্ধ লোকক নিজ পথত চলায়, তেওঁ মোৰ ভৰি হৰিণৰ ঠেঙৰ সদৃশ্য কৰে আৰু মোক পৰ্বতৰ ওখ ঠাইত থিয় কৰায়। তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিক্ষা দিয়ে, তাতে মোৰ বাহুৱে পিতলৰ ধনুকো বেকা কৰিব পাৰে। তুমি মোক পৰিত্ৰাণস্বৰূপ ঢাল দিলা আৰু তোমাৰ সাহায্যই মোক মহান কৰিলে। তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা, তাতে মোৰ ভৰি পিছলি নগ'ল। মই মোৰ শত্ৰুবোৰৰ পাছত খেদি গৈ তেওঁলোকক বিনষ্ট কৰিলোঁ, তেওঁলোক বিনষ্ট নহ'ল মানে মই উভতি নাহিলোঁ। মই তেওঁলোকক সংহাৰ কৰি এনেকৈ গুৰি কৰিলোঁ যে তেওঁলোকে উঠিব নোৱাৰিলে, এনেকি তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ'ল। কিয়নো যুদ্ধ কৰিবৰ অৰ্থে তুমি মোক বলৰূপ প্ৰতিবন্ধন দিলা, তুমি মোৰ বিৰুদ্ধে উঠাবোৰক মোৰ তলতীয়া কৰিলা, তুমি মোৰ শত্ৰুবোৰক মোলৈ পিঠি দিয়ালা, তাতে মোক ঘীন কৰোতাবোৰক মই সংহাৰ কৰিলোঁ। তেওঁলোকে সহায়ৰ বাবে আতাহ পাৰিলে, কিন্তু পৰিত্ৰাণ কৰোতা কোনো নাছিল। তেওঁলোকে জিহুৱালৈ আতাহ পাৰিলে, কিন্তু তেওঁলোকক উত্তৰ নিদিলে। তাতে পৃথিৱীৰ ধূলি নিচিনাকৈ মই তেওঁলোকক গুৰি কৰিলোঁ আৰু বাটৰ বোকাৰ দৰে মই তেওঁলোকক গচকিলোঁ আৰু মৰ্দন কৰিলোঁ। তুমি মোৰ লোকসকলৰ বিবাদৰ পৰা মোক ৰক্ষা কৰিলা, তুমি মোৰ ফৈদক উত্তৰাধিকাৰ হ'বলৈ ৰাখিলা, মোৰ অপৰিচিত এটা জাতিক মোৰ দাস হ'বলৈ দিলা। বিদেশীসকল মোৰ বশীভূত হ'ল, শুনা মাত্ৰকে তেওঁলোকে মোৰ আজ্ঞা পালন কৰিলে। বিদেশীসকল নিৰুৎসাহী হৈ নিজ নিজ দুৰ্গৰ পৰা কঁপি কঁপি ওলাই আহিল। জিহুৱাৰ জীৱন্ত মোৰ শিলাৰ প্ৰশংসা হওক, মোৰ পৰিত্ৰাণৰ শিলা ঈশ্বৰ গৌৰৱান্বিত হওক। যিজন সৰ্বশক্তিমান ঈশ্বৰে মোৰ হৈ প্ৰতিকাৰ সাধে আৰু লোকসকলক মোৰ ভৰিৰ তলত চাপৰ কৰে আৰু মোৰ শত্ৰুবোৰৰ মাজৰ পৰা মোক উলিয়াই আনে, এনেকি তুমি মোৰ বিৰুদ্ধে উঠাবোৰৰ ওপৰত মোক তোলাল আৰু উপদ্ৰৱকাৰীবোৰৰ পৰাও মোক উদ্ধাৰ কৰা। এই হেতুকে হে জিহুৱা, মই জাতিবোৰৰ মাজত তোমাক ধন্যবাদ কৰিম আৰু তোমাৰ নামৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম। ঈশ্বৰে নিজ ৰজাক মহাপৰিত্ৰাণ দিয়ে আৰু তেওঁ নিজৰ অভিষিক্তজনক দয়া কৰে। তেওঁৱে সদাকাললৈকে দায়ুদ আৰু তেওঁ বংশক দয়া কৰিব।